Yeah.
Hello?
Oh hell, hey, no, no.
হেল্ল নমস্কাৰ, ডক্টৰ
অঁ
হয় নেকি?
সেইটো আৰম্ভণিটো, সেইটো শব্দ দি হয়, কি দি হয়?
নাই নাই নাই, আপুনি বেয়া
নহয় 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 নহয়
আপুনি
নহয় 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 প্ৰথমে মই কৈছোঁ, সুধিছোঁ, প্ৰথম শব্দটো বেয়া, দ্বিতীয় শব্দটো,
হা অঁ
প্ৰথম শব্দটো বেয়া, দ্বিতীয় শব্দটো ভাল।
হেল্ল'টো বেয়া।
অঁ, অ' হেল, হে নৰক।
অঁ নমস্কাৰ, চৰি
অঁ,
চৰি,
সেইটো
ভুল
ভাল।
ক'ব লাগিছিল।
গতিকে মোক ফোন কৰাৰ আগতে এইটো কথা মূৰত একেবাৰে ভৰাই ল'ব লাগিব, হয়নে?
অঁ
এতিয়া ক, তোৰ নাম ক।
অঁ 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 ঠিক আছে বাৰু,
তোৰ
নহয়
নামটো
মানে মই
এতিয়া
হেৰি
এতিয়া এই
আপোনাৰ মই
নামটো প্ৰথমে নাম ক'ব লাগিব, নাম।
মোৰ নাম ময়ূখ বৰপাত্ৰ।
বৰপাত্ৰ, ময়ূখ বৰপাত্ৰ। ক'ৰপা
হয়
ক'ৰপা?
মই নগাঁও,
অ' নগঞা, ৰজা খেদা নগঞা।
নগাঁও গৈছে আপুনি?
সেই নগাঁৱৰ পৰা মোৰ প্ৰফুল্লই, মোৰ মামাটোৱে ঘৈণীজনী লৈ আহিছে নে তাৰপৰা।
অঁ
তাতে হেৰি
আচ্ছা আচ্ছা আচ্ছা,
বাছত
নগাঁও ভাল চিনাকি মানে।
বাছত উঠি কইনা ঘৰলৈ গৈছিলো নহয়, তাতে
অঁ
গেলেকনি বোকা গোটেই গাঁৱৰ ভিতৰত বাছ।
এই আপুনি তেনেকে নক'ব, ভাল জেগাও আছে দেই আমাৰ নগাঁৱত।
এই নগাঁৱত কোন আছিল জানে? বুবুল চক্ৰৱৰ্তী, হাৰামজাদাটো, হা, চিফ ইঞ্জিনিয়াৰ। হা, সি এতিয়া তাৰ ঘৰলৈ গ'লে দৰ্জাখন, দৰ্জা নহয় কলাপ্সেবল গেট লগাই ভিতৰৰ পৰা তলা মাৰি সি ভিতৰত সোমাই আছে।
নকৰিলে খুলি দিয়ে নে
নুখুলিলে? মোক গালি পাৰি খেদি দিলে,
নুখুলিলে?
মোক খেদি দিলে নহয় বুবুল চক্ৰৱৰ্তী।
আপুনি মোক ক'ব, মই নগাঁওবাসী, মই
শুনি,
গৈ পেলাই কৈ
এতিয়া
দিম তেওঁক।
এতিয়া এতিয়া বুঢ়া হ'ল, ই এতিয়া গুৱাহাটী, সেই এইটো কি জ্যোতিনগৰত বহি আছে, বুজিছে নাই?
জ্যোতিনগৰ,
অঁ, তাৰ
অঁ
বয়স তাৰ বয়স এতিয়া 79, 78।
অঁ অঁ
সি এটা মহা পেটলা, সি চিফ ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ হৈছে, হা, এই পাব্লিক হেলথৰ। সি পইচা
অঁ
খাওঁতে 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 এটা পেটলা হৈ হৈ মস্ত দুণ্ডুকা পেটলা হৈছে। এই, সি বামুণ, তাৰ
অঁ
দুইটা পুতেকে একেলা বেলেগ ছোৱালী বিয়া কৰাইছে আৰু তাৰপিছত ডিভৰ্চ হৈ গৈছে একেলা। হা, মই যেতিয়া
অঁ
তালে ঘৰলৈ গৈছিলোঁ, সি মোক ঘৰৰ বাহিৰৰ পৰা খেদি দিলে।
অঁ
মই আমেৰিকাৰ পৰা যেতিয়া আহোঁ, মই 15 দিন 20 দিন থাকোঁ নহয়, বেছি সময় নাথাকোঁ নহয়,
অঁ
যিদিনা মই যাই পেলাই মই যদি দুপৰীয়া 10টা বজাত মোৰ ফ্লাইট থাকে, তেতিয়া সি আবেলি ওলাই আহি আহি, কাৰণ সি মোৰ মুখামুখি হ'ব নোখোজে।
অঁ
তাৰ নাম হ'ল বুবুল চক্ৰৱৰ্তী।
হয়,
সেইটো পানী দিয়াটো,
আপুনি পিছে মহাদেৱী গৈছে ন?
হা,
আপুনি মহাদেৱ নহয় জানো?
এই মহাদেৱৰ এক্টিংটোতো ডেফিনেটলি কৰি আছোঁ নাই, তহঁতে মোক চিনি পাব লাগিব, মই আচলকে এক্টিং কৰিছোঁ নে মই আচলটো, মই কৈছোঁ মই এক্টিং,
চিনি নাপাম বাৰু।
এইটো মই মোৰ এক্টিংটোকে চাচোন, তহঁতেতো আগতে হেৰি চালি নহয়, কি নাম আছিলে, মোহিত ৰাইনাৰ এক্টিংটো চাইছ নাই? অঁ, মোহিত ৰাইনাৰ এক্টিংটো চা, আৰু সেইটোতো ৰিলত কৰি আছিলে, মই ৰিয়েলত কৰি আছোঁ এক্টিংটো,
হয়
তো চা, এইটো 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 হয় সঁচা নে মিছা, মোৰ যে ধুন্দ মত কেৱল পেচান। অঁ, আৰু
আপোনাৰ মানে লাইক ঠিক আছে, আপুনি
তো ফোনটো কৰা কাৰণটো
বুজিছোঁ, আপুনি বিষয়ে হিমন্তৰ বিষয়ে কি ভাবে?
হিমন্তক মই কি কৰিম জানানে?
কি
সেই কামৰূপ একাডেমীৰ বদমাছ হয় নহয়?
অঁ,
কামৰূপ একাডেমীত কোন যায়?
হিমন্ত,
যি কলেজিয়েটত ছিট নাপায়, ডন বস্কত ছিট নাপায়, আৰ্য বিদ্যাপীঠত ছিট নাপায়, ক'তো ছিট নোপোৱা কিতা ক'ত যায় জানে? উজান বজৰীয়া, কামৰূপ একাডেমীত যায়, আৰু তাৰো একেলা পিছফালৰ বেঞ্চিত বহে একেলা। কামৰূপ একাডেমীৰ পৰা আজিলৈকে কোনোবাই ষ্টেণ্ড কৰিছে? কামৰূপ একাডেমীৰ পৰা আজিলৈকে কোনোবাই মেট্ৰিকত ষ্টেণ্ড কৰিছিলে? কৰিছিলে নে
কৰিছিলে? কৰিছিলে,
কোনে কৈছিলে? নামটো কচোন, মই শুনো,
সেইটোহে নাজানো মই,
ল'ৰা কোনেও কৰা নাই, একেলা
চব ছেকেণ্ড আৰু থাৰ্ড ডিভিজন থাৰ্ড ডিভিজনো নাপায়। সেইটো হ'ল হিমন্ত। তাক কি কৰিম জানে, মই কামৰূপ একাডেমীৰ সন্মুখত লেম্প পষ্ট আছে হয় নহয় ডাঙৰ ডাঙৰ, তাতে তাক ওলমাই দিম।
দাদা আপুনি, মই আপোনাক একদম মনৰ পৰা কথা এটা সুধিম, আপুনি একদম মনৰ পৰা ক'ব কিন্তু,
মনৰ পৰা
কিন্তু শপত দিছো আপুনি মনৰ পৰা ক'ব লাগিব
কথা। কম
মনৰ পৰা ক'ব নে সঁচাকে কওক?
এই ৰেকৰ্ডিং হৈ আছে কেলা, এইটো 20 মিনিট
ঠিক আছে, মোৰ ঘৰত মতা নাই মোৰ মন মানে, আপুনি মনৰ পৰাই ক'ব লাগিব, মই গম পাই যাম।
ক
আপুনি সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নে?
এইটো কাৰণে কিমান টকা পাইছ কচোন, এতিয়া তই মনৰ পৰা ক, সেইটো কথা তই মনৰ পৰা ক, কিমান টকা পাইছ কেলা লাউৰা,
আপুনি মনৰ পৰা কওক, মই
তই কেলা কিমান টকা হিমন্ত নাই ৰিণিকি বুজখন, ৰিণিকি বুজখন খেলে কিমান নাই কেলা চোৰৰ বাচ্চা
বৰ্তা
কৈছো বৰ্তা, আপুনি চিনি পাইছে।